وَإِنَّ مِنْ أَهْلِ الْكِتَابِ لَمَنْ يُؤْمِنُ بِاللَّهِ وَمَا أُنْزِلَ إِلَيْكُمْ وَمَا أُنْزِلَ إِلَيْهِمْ خاشعين لله لا يشترون بآيات الله ثمنا قليلا أولئك لهم أجرهم عند ربهم إن الله سريع الحساب
আৰু নিশ্চয় কিতাবী সকলৰ মাজত এনেকুৱা লোক আছে যিসকলে আল্লাহৰ প্ৰতি বিনা অৱনত হৈ তেওঁৰ প্ৰতি ইমান পোষণ কৰে আৰু তেওঁ যে তোমালোকৰ প্ৰতি আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ইমান আনে তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে তেওঁলোকৰ বাবে আছে আল্লাহৰ ওচৰত পুৰস্কাৰ নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।